আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে গুৱাহাটীৰ সোণাপুৰত আজিৰে পৰা দ্বিতীয় উত্তৰ পূব ভূতত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন। প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত থকা নিয়মাৱলী অধিক কঠোৰ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ তৈলখাতটোৰ গেছ নিৰ্গমন ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ সফলতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা উদযাপন। আৰু কামৰূপ মহানগৰ জিলাত অহা 1 জুলাইত আন্তঃ বিদ্যালয় ফুটবল আৰু হকী প্ৰতিযোগিতা আৰম্ভ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। আজিৰে পৰা গুৱাহাটীৰ সোণাপুৰত দ্বিতীয় উত্তৰ পূব ভূতত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে খনি আৰু খনিজাত পদাৰ্থ সঠিকভাৱে অন্বেষণৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। খনিজ খণ্ডৰ অন্বেষণমূলক কাম কাজসমূহ বৃদ্ধি কৰাৰ বাবে অসম ৰাজ্যিক খনিজ অন্বেষণ ন্যাস গঠনত অনুমোদন জনোৱা হৈছে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিগত হস্তক্ষেপৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কয়লা ক্ষেত্ৰসমূহ মুকলি হয় আৰু বৰ্তমান ইয়াৰ সুফল লাভ কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে খনিজ সম্পদ আহৰণৰ জৰিয়তে আদায় হোৱা ৰাজহৰ জৰিয়তে প্ৰতিখন ৰাজ্য উপকৃত হ'ব।
कोई खनिज का भंडार है, अगर हमारे सारा नॉर्थ ईस्ट रीजन का ईच एंड एवरी स्टेट एक्सप्लोरेशन के लिए भारत सरकार को सहयोग करते हैं तो नॉर्थ ईस्ट एक बड़ा इकोनॉमिक हब बन सकता है। तो आज नॉर्थ ईस्ट का बाकी सारे जो स्टेट है, मैं असम में क्या क्या हुआ है थोड़ा इसलिए गिना दिया, सो दैट द मैसेज गोज टू एंटायर नॉर्थ ईस्टर्न रीजन। असम से भी ज्यादा मिनरल्स माइंस हमारे नॉर्थ ईस्टर्न का अदर स्टेट में है। अगर हम लोग सब भारत सरकार को कोऑपरेट करता हो, फायदा हमारा ही होगा, हमारा स्टेट में ही राजस्व आएगा, कभी भी रेवेन्यू भारत सरकार लेके नहीं जाते हैं। तो ये माइंस एक्सप्लोरेशन करने का बाद जो भी रेवेन्यू आएगा, दिस रेवेन्यू इज गोइंग टू स्टे 100% विथ आवर स्टेट गवर्नमेंट।
মুখ্যমন্ত্ৰীয়ে কয় যে ডিমা হাছাও জিলাৰ বড়ো হাংডুং আৰু ওমৰাংচু অঞ্চলত 7টা চূণশিল ব্লকৰ নিলামৰ কাম আৰম্ভ হৈছে। ইতিমধ্যে 5টা চূণশিল ব্লকৰ নিলাম সফলভাৱে সম্পন্ন হৈছে আৰু 2টা ব্লকৰ নিলাম প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাকে ধৰি পাহাৰীয়া জিলাসমূহত খনিজ সম্পদৰ অন্বেষণৰ বাবে বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ জৰিয়তে খনিজ সম্পদৰ যথাযথ ব্যৱহাৰ সুনিশ্চিত কৰা হ'ব। অসমত প্ৰস্তাৱিত 3,400 মেগাৱাট তাপবিদ্যুৎ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে কয়লা যোগান ধৰাৰ আশ্বাস দিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে তেওঁৰ ভাষণত কয় যে দেশৰ খনি আৰু শক্তি খণ্ডৰ বিকাশত উত্তৰ পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ সম্ভাৱনা আছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে ৰাজ্যভিত্তিক খনি পৰিকল্পনা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ ভূতাত্বিক সম্ভাৱনীয়তা বিষয়ক ৰূপৰেখাপত্ৰও উদ্বোধন কৰা হয়। দুদিনীয়া এই সন্মিলনত কয়লা আৰু খনি বিভাগৰ ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ দুবে তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খনি মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে প্ৰাপ্তবয়স্ক লোকক আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত থকা নিয়মাৱলী অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি 18 বছৰ ঊৰ্ধৰ আধাৰৰ বাবে আবেদন কৰা লোকৰ তথ্যপাতিসমূহ অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব আৰু জিলা আয়ুক্তইহে তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অসম মন্ত্ৰীসভাৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বাংলাদেশৰ পৰা অবৈধভাৱে অসমলৈ অহা লোকে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। আধাৰ কাৰ্ডৰ বাবে আবেদন কৰোতে অথবা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত জন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব, আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই, কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছ ডি চি অফিচত পায়, এতিয়া ডি চি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব।
আজিৰ বৈঠকত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নামঘৰ, মন্দিৰ, মহিলা সমিতি আদিৰ বাবে ভূমি অধিকাৰত অনুমোদন জনোৱা হয়। তদুপৰি শিক্ষানুষ্ঠান আৰু সামাজিক সাংস্কৃতিক সংগঠনৰ বাবে 1000ৰো অধিক ভূমি অধিকাৰত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই এতিয়াৰে পৰা জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া লটাৰীৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে মৰাণ আৰু মটক স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত কেৱল মৰাণ আৰু মটক সম্প্ৰদায়ৰ লোককহে ভোটদানৰ অধিকাৰ প্ৰদানৰ বিষয়টোতো মন্ত্ৰীসভাই অনুমোদন জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বেজ বেজালিৰে বিষাক্ত সৰ্পদংশনত আক্ৰান্তজনক বচাব পাৰিনে, বা সাপ নাথাকিলে মানৱ জাতিৰ কি হ'ব বাৰু?
এনে বহু কথাৰ উত্তৰৰ বাবে মোৰ সৈতে শুনক দৃষ্টিপাত কাইলৈ নিশা 8:02, য'ত লগ পাব বিশিষ্ট সৰ্পৰোগ বিশেষজ্ঞ ডাক্তৰ সুৰজিৎ গিৰিক।
একবাৰ যদি সৰ্পদংশন হৈছে, যদি সেই সাপডালে বিষ দিছে, যদি আপোনাৰ তেজত সোমাইছে, তেনেহ'লে আপোনাক এণ্টিভেনম প্ৰয়োগ কৰিব লাগিব। আৰু তেজত সোমোৱাটো বাধা দিব নোৱাৰে, পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে যদিহে বিষাক্ত সাপে দংশন কৰিছে। সৰ্পদংশনটো মানে আপোনাৰ যেতিয়া দিব, সি মানে আপোনাৰ বেজী দিয়া নিচিনাকৈ বিষটো দিয়ে। প্ৰথমে মাংসপেশীত দিব, মাংসপেশীৰ পৰা লাহে লাহে তেজত সোমাব, তেজৰ পৰা আপোনাৰ গোটেই বডিত আপোনাৰ সি বিয়পি যাব। সৰ্পদংশনৰ পিছত আপুনি বান্ধিব নালাগে, ধুব নালাগে, চুপিব নালাগে, কাটিব নালাগে, এটাই কাম কৰিব লাগে, দংশন অংশটো যিমান পাৰি লৰচৰ কৰিব দিব নালাগে।
ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে দৃষ্টিপাত শনিবাৰ 28 জুনৰ নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা।
শ্ৰোতাসকলে এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটীয়াপাৰৰ 147 নম্বৰ তৈলক্ষাতটোৰ গেছ নিৰ্গমনৰ 16 দিন পাছত অৱশেষত আজি বিশেষজ্ঞসকলে ৰোধ কৰিবলৈ সমৰ্থ হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা 22 জুনত আৰম্ভ হোৱা এই বিপদজনক গেছ নিৰ্গমন ONGCৰ সংকট ব্যৱস্থাপনা দলে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত স্থায়ীভাৱে বন্ধ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে বিগত এসপ্তাহ ধৰি প্ৰতিকূল পৰিস্থিতি কোনেওচি আমেৰিকাৰ বিশেষজ্ঞ দলৰ নেতৃত্বত খাতটোৰ গেছ নিৰ্গমন ৰোধ কৰি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ ONGC আৰু প্ৰশাসনৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ বিশেষকৈ বিগত দিনকেইটাত অপৰিসীম ধৈৰ্য আৰু বিশ্বাসেৰে সংশ্লিষ্ট সংস্থাৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অহা 30 জুনত প্ৰস্তাৱিত গোলাঘাট ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট পৌৰসভাৰ বিষয়ববীয়া আৰু ৱাৰ্ড সদস্যসকলৰ সৈতে বিত্তমন্ত্ৰী অজন্তা নেওগ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আজিৰ বৈঠকত বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। বৈঠকত কাজিৰঙাৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা আদি উপস্থিত থাকে। শৰাইঘাট দলঙৰ উত্তৰ প্ৰায় থকা আগিয়াথুৰি ৰেল ষ্টেচনৰ নাম ৰেল বিভাগক শুদ্ধকৈ লিখাৰ বাবে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ নেতৃত্বত এটা দলে আজি কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এই ষ্টেচনটোৰ নাম ইংৰাজীত আগথুৰি বুলি লিখি অহা হৈছিল। জিলা আয়ুক্তগৰাকীয়ে এই স্মাৰক পত্ৰ গ্ৰহণ কৰি আগিয়াথুৰি নামটো শুদ্ধ ৰূপত লিখাৰ বাবে শীঘ্ৰে ৰেল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি আশ্বাস দিয়ে। জিলা আয়ুক্তগৰাকীয়ে লগতে কামৰূপ জিলাৰ ঐতিহাসিক স্থানসমূহৰ লগতে উন্নয়নমূলক কামৰ অগ্ৰগতিৰ ক্ষেত্ৰত এটা তথ্যভিত্তিক আলোচনা যুগুত কৰিবলৈ আকাশবাণীৰ বাতৰি বিভাগক আহ্বান জনায়। সমাগত BTC নিৰ্বাচনক লৈ বাক্সা জিলাৰ আটাইকেইটা পৰিষদীয় সমষ্টিতে বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰস্তুতি চলিছে। বাক্সা জিলাৰ বিজেপিৰ হালবাৰী মণ্ডলক লৈ হালবাৰীত আম্বেদকাৰ ভৱনত আজি অনুষ্ঠিত এখন মণ্ডল কাৰ্যনিৰ্বাহক সভাত সমাগত নিৰ্বাচন সন্দৰ্ভত দলীয় নেতাকৰ্মীৰ মাজত আলোচনা হয়। এই সভাত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰ, BTRৰ কাৰ্যবাহী সদস্য গৌতম দাস, বাক্সা জিলা বিজেপিৰ সভাপতি দীনেশ বসুৱে অংশগ্ৰহণ কৰে। বাক্সা জিলা বিজেপিয়ে দলীয় হাইকমাণ্ডক জিলাখনৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে অনুৰোধ জনায়। আটাইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হ'ব বুলিও আজিৰ সভাত জিলা সমিতিৰ সভাপতিগৰাকীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। ভাৰত ভূটান সীমান্ত আৰু বাক্সা জিলাৰ সীমামূৰীয়া চিৰাং জিলাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কোকলং সংমণ্ডলৰ বনাঞ্চলত বন বিভাগ আৰু চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হোৱা বুলি বন বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে। এই গুলীয়াগুলীত এজন চোৰাং চিকাৰী আহত হোৱাৰ সন্দেহ কৰা হৈছে। ইপিনে বনকৰ্মীসকলে আন এজন চোৰাং চিকাৰীক অস্ত্ৰ শস্ত্ৰসহ আটক কৰিবলৈ সমৰ্থ হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক চি ৰমেশ, বন বিষয়া নয়ন পাঠক আৰু পাপৰি কছাৰীৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে উদ্যানখনত এই অভিযান চলিছিল বুলি সূত্ৰটোৱে সদৰি কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাৰ খনিকৰাত থকা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত ধৰ্মীয় ৰীতি নীতিৰে উৎসৱমুখৰ পৰিৱেশত ৰথযাত্ৰা উলিওৱা হয়। এই ৰথযাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অংশ লয়। ভগৱান জগন্নাথ, সুভদ্ৰা আৰু বলভদ্ৰৰ বাবে পৃথকে পৃথকে তিনিখন ৰথত এই যাত্ৰা কৰা হয়। অগণন ভক্তৰ উপস্থিতিত আয়োজন কৰা এই ৰথযাত্ৰাৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাংগণত পূজা অৰ্চনা, সংকীৰ্তন আৰু অন্যান্য ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলাতো আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উলিওৱা হয়। বৰপেটা চহৰত ৰাম মন্দিৰৰ পৰা উলিওৱা এই ৰথযাত্ৰাত বহুসংখ্যক ভক্তই অংশগ্ৰহণ কৰে। শিলচৰতো ৰথযাত্ৰা উপলক্ষে উৎসৱমুখৰ পৰিৱেশ দেখা পোৱা যায়। শিলচৰৰ ইস্কন মন্দিৰৰ পৰা প্ৰাৰ্থনা আৰু বৈদিক পৰম্পৰাগত ৰীতি অনুসৰি এই যাত্ৰা উলিওৱা হয়। অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰাজীৱ মোহন পণ্ঠ আৰু শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে এই যাত্ৰাত অংশ লয়। ধুবুৰীত ভাৰত বাংলাদেশ সীমান্তৰ ছত্ৰশালৰ ৰামৰায় কুটি সত্ৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উলিওৱা হয়। ৰাজ্যিক স্তৰৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ গাড়ী চলোৱা দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা ডিমা হাছাও আৰু বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে এটা নতুন তাৰিখত তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ডিমা হাছাও জিলাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু লামপুৰৰ মাজত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে যোগাযোগ ব্যাহত হোৱাত প্ৰাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। এনে প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰৱেশ পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰসহ ই মেইল যোগে প্ৰেৰণ কৰিবলৈ আহান জনোৱা হৈছে। প্ৰাৰ্থীসকলে slrc3assam@gmail.com আয়োগলৈ সংশ্লিষ্ট তথ্যপাতি প্ৰেৰণ কৰিব পাৰিব। অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থ সাহায্যৰে মাজুলী মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আজিৰে পৰা আৰম্ভ হৈছে। মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান বিভাগ আৰু ইক' ক্লাব তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰখন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই উদ্বোধন কৰে। অনুষ্ঠানত নতুন দিল্লীৰ টেৰিছাছৰ অধ্যাপক ডঃ শশীভূষণ ত্ৰিপাঠীয়ে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰে। আজি বিয়লিৰ ভাগত অনুষ্ঠিত চাৰিখনকৈ আলোচনা সত্ৰত বহুকেইগৰাকী অধ্যাপক তথা গৱেষকে নিজৰ গৱেষণা পত্ৰ উপস্থাপন কৰে। এই আলোচনা চক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 200+ অংশগ্ৰহণকাৰীয়ে নিজৰ গৱেষণা পত্ৰ পাঠ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলাত অহা 1-4 জুলাইলৈ আন্তঃবিদ্যালয় ফুটবল আৰু হকী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ফুটবল প্ৰতিযোগিতাসমূহ 3টা শাখাত অনুষ্ঠিত হ'ব। 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ পিলিক চৌধুৰী সোঁৱৰণী ফুটবল, 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ দেওকণ সোঁৱৰণী ট্ৰফী আৰু 17 বছৰ অনুৰ্ধ ছোৱালীৰ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নাম নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে পৰহিলৈৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। গুৱাহাটীৰ সোণাপুৰত আজিৰে পৰা দ্বিতীয় উত্তৰ পূব ভূতত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন। প্ৰাপ্তবয়স্ক লোকৰ আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত থকা নিয়মাৱলী অধিক কঠোৰ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ তৈলখাতটোৰ গেছ নিৰ্গমন ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ সফলতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা উদযাপন। আৰু কামৰূপ মহানগৰ জিলাত অহা 1 জুলাইত আন্তঃবিদ্যালয় ফুটবল আৰু হকী প্ৰতিযোগিতা আৰম্ভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।